অপাৰেশ্যন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি অৱসৰপ্ৰাপ্ত কেপ্টেইন খগেন্দ্ৰ সিঙৰ অভিমত। অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা সাহিত্যৰ সমন্বয় সাধনৰ প্ৰয়াস। ৰাজ্যৰ অধিকাংশ ঠাইতে অহা সাতদিনলৈ ধুমুহা গাজনিৰে বৰষুণ হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ। মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডু ওমাই কালি কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ উপস্থিতিত মিজোৰামক পূৰ্ণ সাক্ষৰতাপ্ৰাপ্ত ৰাজ্য হিচাপে ঘোষণা কৰে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সৰ্বাম্মক শিক্ষা আৰু প্ৰতিগৰাকী নাগৰিকৰ সবলীকৰণৰ বাবে গ্ৰহণ কৰা শক্তিশালী পদক্ষেপৰ ফলত ৰাজ্যখনে এই সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ জৰীপৰ অধীনত ৰাজ্যখনত 3,026 গৰাকী নিৰক্ষৰ লোক চিনাক্ত কৰা হৈছিল আৰু ইয়াৰ ভিতৰত 1,692 গৰাকী সম্ভাৱনাপূৰ্ণ শিকাৰু আছিল। সামূহিক প্ৰচেষ্টা 292 গৰাকী স্বেচ্ছাসেৱক শিক্ষক সমল ব্যক্তি ক্লাষ্টাৰ ৰিচাৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ আৰু অন্যান্যসকলৰ প্ৰচেষ্টাত ৰাজ্যখনৰ জনসাধাৰণক সম্পূৰ্ণৰূপে সাক্ষৰ কৰি তোলাটো সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 2011 চনৰ পিয়ল অনুসৰি ৰাজ্যখনত 91.33% লোকৰ সাক্ষৰতাৰে ৰাজ্যখন দেশৰ ভিতৰত তৃতীয় সাক্ষৰ ৰাজ্য আছিল। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে প্ৰতিবেশী ৰাজ্যৰ সৈতেও ভাষা সাহিত্যৰ মাজত মিলন সেতু গঢ়াৰ লক্ষ্যৰে অসম সাহিত্য সভাই সেতুবন্ধ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত শেহতীয়াকৈ বৰাক উপত্যকাৰ 3খন জিলাতে সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা সাহিত্যৰ সমন্বয় সাধনৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সোমবাৰে উপত্যকাটোত সেতুবন্ধ যাত্ৰাৰ অন্তিম দিনা অসম সাহিত্য সভাই বৰ্ণাঢ্য কাৰ্যসূচীৰে বাংলা ভাষা শ্বহীদ দিৱসৰ আয়োজন কৰে। ইয়াৰ আগেয়ে যোৱা 18 এপ্ৰিলৰ পৰা 20 এপ্ৰিল পৰ্যন্ত কেইবাখনো জিলাত এই কাৰ্যসূচী অনুষ্ঠিত হৈছিল। ইয়াৰ অংশ হিচাপে জিলা আৰু শাখা সভাসমূহৰ ন পুৰণি কৰ্মকৰ্তা আৰু আজীৱন সদস্যসকলৰ উপৰি বৌদ্ধিক সমাজৰ প্ৰতিনিধিসকলৰ সৈতে আলাপ আলোচনাও অনুষ্ঠিত হৈছিল। তদুপৰি সভাই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো এই কাৰ্যসূচী আয়োজনৰ দ্বাৰা সমন্বয় সাধনৰ প্ৰয়াস কৰিছিল। এই কাৰ্যসূচী সন্দৰ্ভত অসম সাহিত্য সভাৰ যোৰহাট কাৰ্যালয়ৰ সম্পাদক তথা জগন্নাথপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপিকা ডঃ জ্যোতিৰেখা হাজৰিকাই আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰক এইদৰে কয়।
বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত অতদিনে যি বিভেদৰ বীজ যদি অকণমানো আছিল, সেয়া এতিয়াৰ পৰা নোহোৱা হ'ল বুলি আমি অনুভৱ কৰিছো। আমাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখন আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰা প্ৰমুখ্যে আমাৰ লগত যিসকল প্ৰতিনিধি গৈছিল, আমাৰ এটাই উদ্দেশ্য আছিল যে বাংলা ভাষাৰ লগতে অসমীয়া ভাষাই সমানে সন্মান পোৱা। আৰু দ্বিতীয়তে শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি এটা কথাই কোৱা হৈছিল যে মাতৃভাষাৰ বাবে আৰু যাতে কোনো শ্বহীদ নহয় ভৱিষ্যতে, আৰু শ্বহীদসকলৰ উপযুক্ত সন্মান সকলো ভাষাৰে সেয়া প্ৰাপ্য। আৰু তৃতীয়তে আমি বৰাক উপত্যকাৰ যিখন বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয়ত অসমীয়া ভাষাই এটা বিভাগ হিচাপে যাতে সাহিত্য লাভ কৰিব পাৰে, মূল বিশ্ববিদ্যালয়ত সেই বিভাগটো যদি চৰকাৰে বা বিশ্ববিদ্যালয়ে যদি আমালৈ আগবঢ়ায়, অসমীয়া ভাষাভাষী লোকৰ কাৰণে এটা মহৎ প্ৰয়াস হ'ব।
আমি জনামতে আপোনালোকে তাৰ যিখন অসমীয়া গাঁও আছে তালৈকো গৈছিল, এই বিষয়ে অলপ কওকচোন।
আমি বিশেষকৈ আমাৰ সময় নাছিল বাবে কেৱল 2খন গাঁও আমি ভ্ৰমণ কৰিছিলো। এখন হ'ল তাৰাপুৰ গাঁও, সেইখন শিলচৰ চহৰৰ একেবাৰে সমীপৱৰ্তী। তাত গৈ আমি দেখা পালো যে তাত এটা নামঘৰ আছে, তাৰাপুৰ অসমীয়া ভাষী নামঘৰ, বৰ নামঘৰ। আমি নামঘৰত আমাৰ প্ৰতিনিধিদলে ভিতৰলৈ গৈ বহি কথা বতৰা পাতিছিল। অঞ্জনা গোস্বামী বাইদেউ প্ৰমুখ্যে, হৃদয়ানন্দ গগৈ, মই আৰু ধ্ৰুৱজ্যোতি শৰ্মা, আমি এটা সুকীয়া দল হৈ গৈছিলো। তেওঁলোকে এটা অভিযোগ আনিছিল প্ৰত্যেকেই যে ইয়াত মাত্ৰ বিদ্যালয় সংখ্যা অনুপাতে ইয়াত মানে উচ্চ শিক্ষা লাভৰ কোনো সুবিধাই নাই। তৰুণৰাম ফুকন যিখন বিদ্যালয় আছে তাত শিক্ষা গ্ৰহণ কৰাৰ পাছত আৰু অসমীয়া ভাষাত মানে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে কাছাৰৰ এখনো মহাবিদ্যালয়ত অসমীয়া বিভাগ নাই, যাৰ বাবে তেওঁলোকে বাংলা, হিন্দী বা ইংৰাজী ভাষা ঐচ্ছিক বিষয় হিচাপে ল'বলৈ বাধ্য। আৰু তেওঁলোকৰ এটাই ক'বলগীয়া যে তালৈ আচলতে যিখিনি সুবিধা লাগে সেই সুবিধাখিনি তেওঁলোকে পোৱা নাই।
অপাৰেশ্যন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ শিৱপুৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন খগেন্দ্ৰ সিঙক। 37 বছৰীয়া সামৰিক জীৱনত কেইবাটাও সফল অভিযানৰ নেতৃত্ব দিয়া সিঙে 2008 চনত জম্মু কাশ্মীৰৰ পুঞ্চত ওৱান আছাম ৰেজিমেণ্টত কৰ্মৰত পাকিস্তান সীমান্তৰ 100 মিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি 5 জন লস্কৰী তৈবা উগ্ৰপন্থীক নিহত কৰিছিল। এই অবিস্মৰণীয় বীৰত্বৰ বাবে তেওঁ সেনা পদকেৰে সন্মানিত কৰা হৈছিল। অৱসৰপ্ৰাপ্ত কেপ্টেইন সিঙে তেওঁৰ অভিজ্ঞতা আৰু অপাৰেচন সিন্দুৰৰ কাৰ্যকৰিতা সন্দৰ্ভত আমাৰ শিলচৰ সংবাদদাতা আশীৰাণী দাসৰ আগত এই মত ব্যক্ত কৰে।
को हमने सेना में ज्वाइन किया। ईआरसी बोलते आसाम रेजिमेंट सेंटर हैप्पी वैली में हमको रिक्रूट किया। आसाम ऑपरेशन राइनो में हमने हिस्सा लिया था, राइनो 1-2 में हिस्सा लिया था। तरह तरह के ऑपरेशन करने के बाद हमको सीनियर होते गया, जैसे कि अपना नाशनायक नायक नायक से बोलते प्रमोशन होते गया। होने के बाद हमको जब ये होनरी जो कैप्टन बना तो हमको बोला कि आपको ये हुआ था पुंछ सेक्टर में हुआ था 2008 नवम्बर को कि अचानक से हमारा पास में जो एक लड़का को फायर कर दिया एक सिपाही के ऊपर, तो लश्कर तैयबा आके अचानक से तो बोला कि उसको अचानक से जाके उसको एलसी के अंदर भी केनार में भाग जाएगा, नहीं तो जल्दी से एक्शन लो। एक होल्डर लिया, एक जो सिपाही लिया, उसके बाद तुरंत उसको मैंने काउंटर एम्बुश कर दिया। आहिस्ते आहिस्ते उसको साहस करते गया तो उसने अचानक से हमने AK-47 का जो फायर हुआ तो सरप्राइज हो गया, तो भागते चले गया। गोली लगा हुआ है, साला लगा हुआ है, भागते गया। भागने के बाद जो एलसी लाइन ही क्रॉस कर दिया, क्रॉस करने के बाद हम पीओके के अंदर हो गया, करीब 100 मीटर 150 मीटर अंदर हो तो उनकी माइनफील्ड है। माइनफील्ड के अंदर में उसको बोला कि उसको मारो एक बड़ी खोपड़ी में, तो खोपड़ी में मारने के बाद उनके पासों के पास उसको लेट गया, मर गया। तो हम बोला उसको, हम तो देखो मार गया बोल के उसको पता नहीं चलेगा कि हमने क्या प्रेजेंट कर सकता है, कुछ देखा सकता है, कुछ तो देखा नहीं सकता है, इसलिए माथा को काट दो। माथा को काटा, उसके बाद एक आदमी ने धूप पकड़ा, एक आदमी ने धूप पकड़ा, एक आदमी हम पकड़ा, उसके बाद भागा। भागने के बाद जो है उसके बाद 41 पंजाब के जो आर्मी है, पाकिस्तान की आर्मी है, अलर्ट हो गया, तो फायर आना शुरू हो गया। जख्म भी हुआ मेरा, तो लेट काफी उनका अच्छा अच्छा फायर यो राइफल है, जैसे M16 ये सब जो हथियार है, ग्रेनेड है चाइनीज के, ये सब जो पकड़ के जो है उसको फोटो खींचा था, काफी उसको अलर्ट किया। उसी ऑपरेशन में हमको मिला था, उसी ऑपरेशन में हमको जो सेना मेडल से मेरे को उसको सम्मानित किया गया। इंडियन आर्मी लगाएगा, जीतेगा ही जीतेगा कोई भी ऑपरेशन, क्योंकि हम लोग सीनियर के हुक्म जो है बहुत मानता है। और लोग बाय द वे हमको, मैं चाहता हूँ अगर हमको अगर लेता मिलने से मैं जरूर पहुंचेगा।
যোৰহাটত আজি বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত হ'বলগীয়া এই সভাত দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ডঃ সম্বিত পাত্ৰ, ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদী, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি দলৰ অন্যান্য মন্ত্ৰী, বিধায়ক, সাংসদ তথা ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। দলৰ সাংগঠনিক দৃষ্টিকোণৰ পৰা এই সভাখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ 175 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। সংস্কৃত ভাষাৰ পণ্ডিতগৰাকীৰ সন্মানাৰ্থে আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আয়োজিত কাৰ্যসূচীত নতুন দিল্লীৰ ভাৰতীয় সমাজ বিজ্ঞান অনুসন্ধান পৰিষদৰ সদস্য সচিব অধ্যাপক ধনঞ্জয় সিঙে পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱা স্মাৰক বক্তৃতা আগবঢ়াব। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ অনুজ পেগু উপস্থিত থকাৰ কথা। গুৱাহাটীৰ ৰজাদুৱাৰতো আজি দিনজোৰা কাৰ্যসূচীৰে আনন্দৰাম বৰুৱাৰ জন্মবাৰ্ষিকী পালন কৰা হৈছে। ৰাজ্যৰ অধিকাংশ ঠাইতে অহা 7 দিনলৈ ধুমুহা গাজনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো অংশত 2-3 দিনলৈ ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত 30-40 কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰ সম্ভাৱনাৰ লগতে কিছু অঞ্চলত 200 মিলিমিটাৰলৈকে বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত মঙলবাৰৰ মাজনিশাৰে পৰা 112.5 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয় বুলি উল্লেখ কৰিছে। মহানগৰ প্ৰশাসন যিকোনো ধৰণৰ জৰুৰীকালীন সেৱাৰ বাবে সাজু হৈ আছে। জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। দৈনিক যাত্ৰী অথবা দূৰণিবতীয়া যাত্ৰীসকলক প্ৰবল বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাতায়াত এৰাই চলিবলৈ আহান জনোৱা হৈছে। একেদৰে পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত বসবাস কৰা লোকসকলক ভূমিস্খলনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক হৈ থাকিবলৈ আহান জনোৱা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 জাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে কালি ডিব্রুগড় পৌর নিগম পরিষদের বৈঠকত অংশগ্রহণ করে চহরখনের উন্নয়নমূলক কাম কাজের অগ্রগতি পর্যালোচনা করে। চহরখনের কৃত্রিম বান সমস্যার সমাধান, নলা নর্দমার সুব্যবস্থাপনা, বাটপথর উন্নীতকরণ, চহরের সৌন্দর্য বর্ধনকে ধরে বিভিন্ন বিষয় আলোচনা করে। শ্রীসোনোৱালে সমস্যাসমূহৰ সমাধানৰ যাবতীয় কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ বিষয়ববীয়াসকলক আহ্বান জনায়। বৈঠকত মন্ত্ৰী প্ৰশান্ত ফুকন, মেয়ৰ ডক্টৰ সৈকত পাত্ৰ, উপ পৌৰপতি উজ্জ্বল কুমাৰ ফুকনৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। মণিপুৰৰ উখৰুল জিলাত কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ৰ পঞ্চম শিৰুই লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি শিৰুই গাঁৱৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগোলিক আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। এই মহোৎসৱ মণিপুৰত পোৱা দুষ্প্ৰাপ্য প্ৰজাতিৰ চিৰুই লিলি ফুলৰ সংৰক্ষণ আৰু ইয়াৰ জনপ্ৰিয়কৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। এইবাৰ এই প্ৰজাতিৰ ফুলবিধৰ আৱিষ্কাৰৰ 75 বছৰ পূৰ্ণ হৈছে বুলি উল্লেখ কৰি এয়া ৰাজ্যখনৰ ভৌগোলিক আৰু প্ৰাকৃতিক ক্ষেত্ৰৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। এতিয়া আহক নিৰুপম বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
অবৈধ বাংলাদেশীৰ বিৰুদ্ধে দেশজুৰি অভিযান, চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস, অহা 2-3 দিনলৈ ৰাজ্যৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা, আজি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত লাভ কৰা সাফল্যৰ পাছত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে বিশেষ ৰণকৌশল প্ৰস্তুত কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এডভান্টেজ আছামৰ পাছত অসমত বিনিয়োগৰ বাবে বহুতো উদ্যোগ আগবাঢ়ি আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পৰহি নিশাৰে পৰা অহা ধাৰাষাৰ বৰষুণৰ পাছত গুৱাহাটীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ লগতে ভূমিস্খলন হৈ জনজীৱন বিপৰ্যস্ত হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইয়াৰ লগতে অহা 2-3 দিনলৈ ৰাজ্যৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়াৰ বাতৰিও কাকতসমূহে প্ৰকাশ কৰিছে। দেশৰ বিজ্ঞান চৰ্চাৰ অন্যতম বুনিয়াদ গঢ়োতা পদ্মভূষণ সন্মানেৰে সন্মানিত বিশিষ্ট জ্যোতিৰ্পদাৰ্থবিদ ডঃ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ দেহাৱসানৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাংলাদেশৰ পৰা ভাৰতলৈ স্থলপথেৰে ৰপ্তানিকৃত সামগ্ৰী প্ৰেৰণত নতুন দিল্লীয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতেই প্ৰতিবেশী ৰাষ্ট্ৰখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ বাতৰি আমাৰ অসম কাকতে শীৰ্ষ বাতৰি হিচাপে প্ৰকাশ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত হাওঁফাও ৰোগৰ চিকিৎসাৰ 3টা অত্যাধুনিক যন্ত্ৰ উদ্বোধন কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগাই আদালতত হাজিৰ কৰোৱাক লৈ বিভিন্ন দল সংগঠনে কৰা প্ৰতিবাদৰ বাতৰি নিয়মীয়া বাৰ্তাৰ লগতে প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। হৰমিত সিঙক ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ বাতৰিটো অসমীয়া খবৰ আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ নিৰুপম বৰঠাকুৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 188 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ এটা বলতে 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে ৰাজস্থানে টছত জিকি চেন্নাইক বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। চেন্নাইয়ে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 187 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত। অপাৰেশ্যন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণী শৃংখলাত আজি অৱসৰপ্ৰাপ্ত কেপ্টেইন খগেন্দ্ৰ সিঙৰ অভিমত। অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা সাহিত্যৰ সমন্বয় সাধনৰ প্ৰয়াস। ৰাজ্যৰ অধিকাংশ ঠাইতে অহা 7 দিনলৈ ধুমুহা গাজনিৰে বৰষুণ হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।